দ্বিতীয় বিবরণ ১৫ অধ্যায়। ধাৰ ক্ষমা কৰা বছৰ, বন্দী মুক্ত কৰা আৰু প্ৰথমে জগা পশু পবিত্ৰ কৰা। আপোনালোকে প্ৰত্যেক ৭ বছৰৰ মূৰত ধাৰ ক্ষমা কৰিব। সেই ধাৰ ক্ষমা কৰা নিয়ম এই, প্ৰতিজন ধাৰ দিওঁতাই নিজৰ ওচৰ চুবুৰীয়াক দিয়া ধাৰ ক্ষমা কৰিব। তেওঁ নিজৰ ওচৰ চুবুৰীয়াৰ ভাইৰ পৰা তাক আদায় নকৰিব, কিয়নো যীহোৱাৰ ধাৰ ক্ষমাৰ সময় ঘোষণা কৰা হ'ল। আপোনালোকে পৰজাতিৰ পৰা দাবী কৰি ঋণ আদায় কৰিব পাৰে, কিন্তু ভাই ওচৰত আপোনালোকৰ যি ঋণ আছে সেয়া এৰি দিব। যাহওক, আপোনালোকৰ মাজত কোনো দৰিদ্ৰ লোক নাথাকিব, কিয়নো আপোনালোকৰ ঈশ্বৰ যীহোৱাই আপোনালোকক অধিকাৰৰ কাৰণে যি দেশ আধিপত্যস্বৰূপে দিছে, যীহোৱাই সেই দেশত আপোনালোকক নিশ্চয় আশীৰ্বাদ কৰিব। যদি আপোনালোকে কায়মনো বাক্যে ঈশ্বৰ যীহোৱাৰ কথা শুনে, তোমালোকে তেওঁ সকলো আজ্ঞা পালন কৰা এই আদেশ মই আজি তোমালোকক দিলোঁ, কিয়নো ঈশ্বৰ যীহোৱাই আপোনালোকৰ আগত যিদৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰে আপোনালোকক আশীৰ্বাদ কৰিব। তেতিয়া আপোনালোকে অনেক জাতিক ঋণ দিব, কিন্তু অন্য লোকৰ পৰা আপোনালোকে ঋণ ল'ব লগা নহ'ব। আপোনালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো এজনেও আপোনালোকক শাসন কৰিব নোৱাৰিব। ঈশ্বৰ যীহোৱাই আপোনালোকক যি দেশ দিছে তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি কোনো ভাই আপোনালোকৰ দেখাত দুখীয়া, তেতিয়া আপোনালোকে তেওঁলৈ হৃদয় কঠিন নকৰিব। সেই দুখীয়া ভাইলৈ আপোনালোকৰ হাত বন্ধ নকৰিব, কিন্তু আপুনি তেওঁলৈ হাত মুকলি কৰি তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্ৰয়োজন অৱশ্যে সিমান তেওঁক ধাৰ দিব লাগে। সাৱধান হওক, সপ্তম বছৰ, ধাৰ ক্ষমা কৰা বছৰ ওচৰ হৈছে। এইবুলি নিজৰ হৃদয়ত নিভাৱ উদয় নহওক, নহ'লে নিজৰ দুখীয়া ভাইলৈ কুদৃষ্টি ৰাখি তেওঁক একোকে নিদিব আৰু তেওঁ আপোনাৰ বিৰুদ্ধে যীহোৱাৰ আগত প্ৰাৰ্থনা কৰিব, তাতে আপোনাৰ পাপ ক্ষমা হ'ব। আপুনি তেওঁক অৱশ্যে দিব, দিওঁতে মনত বেজাৰ নকৰিব, কিয়নো এই কাৰ্যৰ কাৰণে ঈশ্বৰ যীহোৱাই আপোনাৰ সকলো কৰ্মত আৰু আপুনি হাত দিয়া আটাই কাৰ্যত আপোনাক আশীৰ্বাদ কৰিব। কিয়নো দুখীয়া মানুহ দেশৰ পৰা আঁতৰ নহ'ব। এইকাৰণে মই আপোনাক এই আজ্ঞা দিছো যে আপুনি নিজৰ দেশত থকা দুখীয়া আৰু দৰিদ্ৰ ভাইলৈ হাত মুকলি কৰি ৰাখিব। যদি তোমাৰ ভাই এজন ইব্ৰিয়া পুৰুষ বা এজনী ইব্ৰিয়া মহিলা আপোনাৰ হাতত বেচা হয় আৰু তেওঁ আপোনাক ৬ বছৰ খাটি দিয়ে, তেন্তে আপুনি সপ্তম বছৰত তেওঁক মুকলি কৰি বিদায় দিব। মুকলি কৰি বিদায় দিয়া সময়ত তাক সুদা হাতে নপঠাব। আপোনালোকে আপোনালোকৰ মেৰ চাক আৰু ছাগলী জাকৰ পৰা, মৰণা মৰা খোলাৰ পৰা আৰু দাক্ষাকুণ্ডৰ পৰা তাক ভালকৈ দি পঠাব। আপোনালোকৰ ঈশ্বৰ যীহোৱাই আপোনালোকক আশীৰ্বাদ কৰাৰ দৰেই তেওঁক দি দিব। আপুনি অৱশ্যেই মনত ৰখা উচিত যে মিছৰ দেশত আপোনালোক বন্দী অৱস্থাত আছিল আৰু ঈশ্বৰ যীহোৱাই আপোনালোকক মুক্ত কৰিলে। তাক সোঁৱৰক, এইকাৰণে মই আজি আপোনালোকক এই আজ্ঞা দিছোঁ। কিন্তু আপোনাৰ আৰু আপোনাৰ লোকৰ পৰিয়ালৰ লোকসকলৰ প্ৰতি ভাল পোৱাৰ কাৰণে আপোনালোকৰ ওচৰত সুখেৰে আছে কৈ আপোনালোকক এৰি নাযাওঁ বুলি কয়, তেন্তে আপোনালোকে তেওঁৰ কাণৰ লতি লৈ দুৱাৰত লগাই ৰাখি বিন্ধাৰে ফুটা কৰিব। তেতিয়া তেওঁ সদায় আপোনাৰ বন্দী হৈ থাকিব আৰু বেটীলৈকো সেইদৰে কৰিব। তেওঁ ৬ বছৰ আপোনালোকৰ কাৰণে আপোনাৰ বেচ খোৱা চাকৰতকৈ দুগুণ কাম কৰিলে। আপুনি তেওঁক মুকলি কৰি বিদায় দিয়াত আপুনি কষ্টবোধ নকৰিব, তাতে আপোনাৰ ঈশ্বৰ যীহোৱাই আপুনি কৰা সকলো কাৰ্যত আপোনাক আশীৰ্বাদ কৰিব। আপোনালোকে আপোনালোকৰ গৰু মেৰচাক আদি পশুৰ জাকৰ পৰা প্ৰথমে আটাই মতা পশুবোৰ আপোনাৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব। আপোনালোকে প্ৰথমে জগা গৰু কোনো কামত নলগাব আৰু আপোনাৰ মেৰ ছাগৰ প্ৰথমে জগা নোম নাকাটিব। জিহুৱাই যি ঠাইত মনোনীত কৰিব সেই ঠাইত আপোনাৰ ঈশ্বৰ জিহুৱাৰ সাক্ষাতে আপুনি আপোনালোকৰ সপৰিয়ালে তাক প্ৰতি বছৰে আহাৰ হিচাপে গ্ৰহণ কৰিব। যদি তাত কোনো ঘূনীয়া থাকে অৰ্থাৎ সেইবোৰত যদি খুৰা কণা বা আন প্ৰকাৰৰ কোনো ঘূণ থকা হয় তেন্তে আপোনালোকৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ নকৰিব। আপোনাৰ নগৰৰ দুৱাৰ ভিতৰত তাক খাব। শুচি আৰু অশুচি সকলো লোকে সমানে কৃষ্ণহাৰ বা হৰিণাৰ মাংস খোৱাৰ দৰে তাক খাব পাৰিব। আপুনি কেৱল তাৰ তেজ নাখাব, তাক পানীৰ দৰে মাটিত ঢালি পেলাব।